এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নিশা গুৱাহাটীত আগমন। মন্ত্ৰীসভা সন্দৰ্ভত আজি নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনৰ সৈতে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা। অহা 6 ছেপ্টেম্বৰত দেশজুৰি চি টেট হ'ব বুলি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ মুখামুখি। এতিয়াৰ বাতৰি সৈতে মই পুলক গগৈ। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত হ'বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী শ্ৰীমোদী আজি নিশা গুৱাহাটীত উপস্থিত হ'ব। প্ৰধানমন্ত্ৰীগৰাকী নিশা কইনাধৰা ৰাজ্যিক অতিথিশালাত কটাব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনকে ধৰি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা 22খন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপ মুখ্যমন্ত্ৰীসকলৰ লগতে বিজেপিৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা উপস্থিত থাকিব বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমত প্ৰকাশ কৰিছে। বিভিন্ন দেশৰ বিশিষ্ট উদ্যোগপতি, ৰাষ্ট্ৰদূত, সত্ৰাধিকাৰ দলৰ কাৰ্যকৰ্তা আৰু বুথ সমিতিৰ সভাপতিসকলো উপস্থিত থাকিব বুলি তেওঁ মন্তব্য কৰে। তৃতীয়বাৰৰ বাবে ৰাজ্যত গঠন হ'বলগীয়া বিজেপিৰ নেতৃত্বাধীন NDA চৰকাৰত কোন কোন বিধায়কে মন্ত্ৰিত্ব লাভ কৰিব তাক লৈ চৰ্চা অব্যাহত আছে। ইয়াৰ মাজত বিধায়িনী দলৰ নেতা ডঃ শৰ্মাই কয় যে যিসকলে মন্ত্ৰিত্ব লাভ কৰিব তেওঁলোকে কাইলৈ পুৱা 7 বজাতে জ্ঞাত হ'ব। নতুন মন্ত্ৰীসভা সন্দৰ্ভত আজি নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীনৰ সৈতে তেওঁ আলোচনা কৰিব বুলি ডঃ শৰ্মাই ব্যক্ত কৰে।
আমাৰ ৰাষ্ট্ৰীয় সভাপতি নিতিন নবীন ডাঙৰীয়া ৰাতি গুৱাহাটীত আহি পাব আৰু নিশা 10 বজাৰ পিছতহে মন্ত্ৰীসভাৰ সম্পৰ্কত মই তেওঁৰ লগত আলোচনা কৰিব পাৰিম, কাৰণ এতিয়া টেলিফোনত মিনিষ্ট্ৰীৰ কথা পাতিব নোৱাৰি। গতিকে যোন মন্ত্ৰী হ'ব অহাকালি ৰাতিপুৱা 7টা বজাতহে তেখেতসকলেও গম পাব। যেতিয়া মই এয়াৰপৰ্টৰ পৰা আহিম গাড়ীখনৰ লগত বহি দিলে আহি ৰেডিশ্যন পাওঁ মানে আলোচনা হৈ যাব।
শপত গ্ৰহণ অনুষ্ঠানৰ বাবে কামৰূপ মহানগৰ জিলাত যান বাহন নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি কাইলৈ পুৱা 9 বজাৰ পৰা দুপৰীয়া 2 বজালৈ কইনাধৰাৰ পৰা বিমান বন্দৰলৈ গধুৰ আৰু ধীৰ গতিৰ বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। কইনাধৰাৰ পৰা জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয় পইণ্টলৈকে কেৱল পথৰ এটা ফালেৰেহে যান বাহন চলাচলৰ অনুমতি দিয়া হ'ব। এই পথছোৱাৰে ট্ৰাক, ডাম্পাৰ আদি গধুৰ বাহন চলাচল কৰিব নোৱাৰিব। জনসাধাৰণক অসুবিধা এৰাই চলাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱৰ্তে GS ৰোড ব্যৱহাৰ কৰিবলৈ আৰু বিমান বন্দৰলৈ যোৱা যাত্ৰীসকলক কমেও 2 ঘণ্টা আগতে যাবলৈ অনুৰোধ জনোৱা হৈছে। নিৰ্দেশনা অনুসৰি 27 নম্বৰ আৰু 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ছাৰ্ভিচ লেনৰ লগতে বটাগুলি, পাঞ্জাবাৰী, 6 মাইল, খানাপাৰা আদি অঞ্চলৰ পথৰ কাষত যান বাহন ৰখাই থব নোৱাৰিব। শপতগ্ৰহণ অনুষ্ঠানলৈ অহা বাহনসমূহৰ বাবে সৰুসজাই বশিষ্ঠপথ, শ্বহীদ ন্যাস পথত পাৰ্কিঙৰ ব্যৱস্থা কৰা হ'ব বুলি যান বাহন আৰক্ষীৰ উপ আয়ুক্ত জয়ন্ত সাৰথি বৰাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে অহা 6 ছেপ্টেম্বৰ দেওবাৰে দেশজুৰি চি টেট অনুষ্ঠিত কৰিব। এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে আজি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। মাধ্যমিক শিক্ষা পৰিষদে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি প্ৰাৰ্থীসকলে CTET.NIC.IN বা www.CBSC.GOV.IN ৱেবছাইটৰ জৰিয়তে আবেদন দাখিল কৰিব পাৰিব। আবেদন দাখিলৰ অন্তিম তাৰিখ অহা 10 জুন। 15 জুনলৈকে অনলাইন আবেদনৰ মাচুল দিব পাৰিব। 6 ছেপ্টেম্বৰত দেশৰ 132খন চহৰত 27টা ভাষাত চি টেট অনুষ্ঠিত হ'ব। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তই গুৱাহাটী উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰিছে। অভিযুক্ত মহন্তৰ অধিবক্তাই আজি উচ্চ ন্যায়ালয়ত জামিন আবেদন দাখিল কৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে যোৱা 30 এপ্ৰিলত শ্যামকানু মহন্তৰ জামিন আবেদন নাকচ কৰিছিল। আদালতে আন এগৰাকী অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন যোৱা 4 মে'ত নাকচ কৰিছিল। কেন্দ্ৰীয় চৰকাৰে পশ্চিম এছিয়াৰ সংঘাতৰ ফলত বিশ্বৰ অৰ্থনীতিত দেখা দিয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বৈদেশিক মুদ্ৰাৰ বিনিময় প্ৰয়োজন হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ জনসাধাৰণক আহ্বান জনাইছে। আজি নতুন দিল্লীত অনুষ্ঠিত ভাৰতীয় উদ্যোগ মহাসংঘৰ বাৰ্ষিক ব্যৱসায়িক সন্মিলনত দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই আহ্বান জনায়। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও জনসাধাৰণক বৈদেশিক মুদ্ৰাৰ বিনিময় হোৱা সামগ্ৰীৰ ব্যয় হ্ৰাস কৰিবলৈ আহ্বান জনাইছে। তেওঁ কয় যে পশ্চিম এছিয়াৰ সংঘাত এতিয়াও মষিমূৰ হোৱা নাই আৰু এনে পৰিস্থিতিত দেশে অৰ্থনৈতিক ক্ষেত্ৰত দায়িত্বশীলভাৱে কাম কৰাটো প্ৰয়োজন।
But since the war is now still going on and yesterday's developments we all know, we as citizens as our Prime Minister has asked all of us to, can reduce our expenditure on everything that requires foreign exchange to be spent. And in our lives, in our own ways of working, we can identify whatever we can do to preserve the foreign exchange.
উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ জনসাধাৰণক এবছৰলৈ সোণ ক্ৰয় নকৰিবলৈ পেট্ৰল আৰু ডিজেলৰ ব্যৱহাৰত মিতব্যয়ী হ'বলৈ আৰু বিদেশী মুদ্ৰা জমা ৰাখিবলৈ আহ্বান জনাইছে। হায়দৰাবাদত কালি এটা জনসমাৱেশত দিয়া ভাষণত শ্ৰীমোদীয়ে এই আহ্বান জনায়। তেওঁ ঘৰৰ পৰা কাম কৰা অৰ্থাৎ ৱৰ্ক ফ্ৰম হোম, অনলাইন আলোচনা, ভিডিঅ' কনফাৰেন্সৰ দৰে ব্যৱস্থাসমূহ পুনৰ গ্ৰহণৰ বাবে আহ্বান জনায়। পশ্চিম এছিয়াৰ সংঘৰ্ষ তথা হৰ্মুজ প্ৰণালীৰে তেল পৰিবাহী আৰু বাণিজ্যিক জাহাজৰ চলাচলত বাধা আৰোপৰ পৰিপ্ৰেক্ষিতত বিশ্বজুৰি খনিজ তেলৰ দাম প্ৰতি বেৰেলত $70 পৰা প্ৰায় $126 বৃদ্ধি পোৱাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ প্ৰতি এই আহ্বান জনাইছে। শ্ৰীমোদীয়ে লগতে জনসাধাৰণক খোৱা তেলৰ ব্যৱহাৰ কমোৱাৰ লগতে কৃষকসকলক বিদেশৰ পৰা ৰপ্তানি কৰা ৰাসায়নিক সাৰৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ আহ্বান জনায়। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। গুৱাহাটীৰ পানীখাইটিত অনুষ্ঠিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ দুঃসাহসিক প্ৰশিক্ষণ শিবিৰত আজি শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধান লেফটেনেণ্ট বীৰেন্দ্ৰ ভাট উপস্থিত থাকে। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধানগৰাকীয়ে পানীখাইটিত 4 মেৰ পৰা চলি থকা পেৰামেটৰ পাঠ্যক্ৰমৰ প্ৰশিক্ষণ প্ৰত্যক্ষ কৰে। এই প্ৰশিক্ষণ কাৰ্যসূচীৰ উত্তৰ পূবৰ 50 গৰাকী জ্যেষ্ঠ কেডেট উপস্থিত থাকে। পেৰামেটৰ পাঠ্যক্ৰমৰ এই প্ৰশিক্ষণ কাৰ্যসূচী অহা 19 মেত অন্ত পৰিব। ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ সঞ্চালক প্ৰধানগৰাকীয়ে আজি পেৰামটৰৰ প্ৰদৰ্শন উপভোগ কৰাৰ লগতে প্ৰশিক্ষণস্থলীৰ আন্তঃগাঁথনিৰ পৰ্যবেক্ষণ কৰে। তেওঁ কয় যে পেৰামটৰৰ এই পাঠ্যক্ৰমে আক্ষৰিক অৰ্থত কেডেটসকলক উৰণৰ অভিজ্ঞতা প্ৰদান কৰিব। ডিমা হাছাও জিলাৰ হাফলঙত আজি ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ 75 বছৰীয়া প্ৰতিষ্ঠা দিৱস পালন কৰা হৈছে। অনুষ্ঠানত পৰিষদৰ সফলতা, জিলাখনৰ সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰা হৈছে। জিলাখনত স্বায়ত্তশাসিত পৰিষদৰ ঐতিহাসিক যাত্ৰা আৰু ডিমা হাছাওৰ জনসাধাৰণৰ সেৱা আৰু জিলাখনৰ উন্নতিৰ বাবে পৰিষদৰ পদক্ষেপসমূহক উদযাপন কৰাৰ উদ্দেশ্যে পৰিষদে এই অনুষ্ঠানৰ আয়োজন কৰিছে। অনুষ্ঠান উপলক্ষে স্থাপন কৰা বিভিন্ন বিপণী মুকলি কৰাৰ লগতে ঠায়ে ঠায়ে গছপুলি ৰোপণ কৰা হয়। এই অনুষ্ঠানতে পৰিষদৰ প্ৰয়াত মুখ্য কাৰ্যবাহী চেমুৱেল ছেংছনৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰা হয়। বৰ্তমান ডিমা হাছাও জিলাৰ প্ৰশাসনৰ গুৰুত্বপূৰ্ণ সাফল্যসমূহ সামৰি নিৰ্মাণ কৰা এখন চুটি তথ্যচিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। সাংস্কৃতিক অনুষ্ঠানত পাহাৰীয়া জিলাখনত বসবাস কৰা ডিমাছা, জেমি, কুকি, হামাৰ, বাইটে, কাৰ্বি, জয়ন্তীয়া, ৰাংখেল আদি জনগোষ্ঠীৰ চহকী কৃষ্টি সাংস্কৃতিক প্ৰদৰ্শন কৰা হ'ব। তামোলপুৰ জিলাৰ কেইবাটাও অঞ্চলত মেলেৰিয়া ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ মেলেৰিয়া বিভাগে ৰোগ নিৰ্মূলৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। স্বাস্থ্য বিভাগৰ তৎপৰতাত আক্ৰান্ত অঞ্চলসমূহৰ ৰাইজৰ মাজত সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা আৰু প্ৰয়োজনীয় মেলেৰিয়া প্ৰতিৰোধী ঔষধ বিতৰণ কৰা হৈছে। ইয়াৰ লগতে মহৰ বংশবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰীভাৱে ঔষধযুক্ত আঁঠুৱা প্ৰদান কৰা হৈছে। বিভিন্ন স্থানত স্বাস্থ্যকৰ্মীসকলে ফগিঙৰো ব্যৱস্থা কৰিছে। স্বাস্থ্য বিভাগে জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। কাছাৰ আৰক্ষীয়ে শিলচৰ ৰেল ষ্টেচনৰ পৰা প্ৰায় 25 লাখ টকাৰ মাদক দ্ৰব্য জব্দ কৰে। জিলাখনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পলে জনোৱা অনুসৰি শিলচৰ ৰঙীয়া এক্সপ্ৰেছ খনেৰে মাদক দ্ৰব্য সৰবৰাহ কৰাৰ সময়তে অভিযান চলাই 2 লোকক আটক কৰে। পৰৱৰ্তী সময়ত শিলচৰ আৰক্ষীয়ে 2 জনকে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। সমাগত বাৰিষাৰ প্ৰতি লক্ষ্য ৰাখি মানকাছৰ ৰাজচক্ৰৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই আজি ব্ৰহ্মপুত্ৰত আখৰাকালীন অনুশীলন অনুষ্ঠিত কৰে। হাতিঙিমাৰী SDRFৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত নাও দুৰ্ঘটনাৰ এটা সম্ভাৱ্য পৰিস্থিতিৰ সৃষ্টি কৰি উদ্ধাৰ অভিযান চলোৱা হয়। গুৱাহাটীৰ মডাৰ্ণ ইংলিছ স্কুলৰ উদ্যোগত অনুষ্ঠিত আঞ্চলিক আন্তঃবিদ্যালয় বেডমিণ্টন চেম্পিয়নশ্বিপৰ কালি সামৰণি পৰে। কাহিলিপাৰাৰ মডাৰ্ণ বেডমিণ্টন একাডেমীত অনুষ্ঠিত এই প্ৰতিযোগিতাত গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ 250 গৰাকীৰো অধিক উদীয়মান খেলুৱৈ অংশগ্ৰহণ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি ধৰমশালাত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ পাঞ্জাব কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। জ্যেষ্ঠ বিজেপি নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাইলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপথ গ্ৰহণ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আজি নিশা গুৱাহাটীত আগমন। মন্ত্ৰীসভা সন্দৰ্ভত আজি নিশা বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নিৰ্মণৰ সৈতে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আলোচনা আৰু অহা 6 ছেপ্টেম্বৰত দেশজুৰি CTET হ'ব বুলি কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ ঘোষণা। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।